বচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ একাবেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তি বচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে আমি এইবুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। বাইবেল অধ্যয়নৰ এই অসমীয়া অনুষ্ঠান আপুনি শুনি বাৰু কেনে পাইছে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ, আৰু সেইবাবেই আমালৈ চিঠি লিখিবলৈ আমি আপোনালোকক সদায় অনুৰোধ জনাওঁ। আহকচোন, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে সদায় কৰি অহাৰ নিচিনাকৈ খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ, কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব বুজাই দিয়াৰ ক্ষমতা আমাৰ নাই, সেই সামৰ্থ্যও আমাৰ নাই। তুমিয়েই আমাক বুজাই দিয়া, আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদি শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আজি আমি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম কৰিন্থিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আমি যোৱা অনুষ্ঠানত এই প্ৰথম কৰিন্থিয়া পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি প্ৰথম কৰিন্থিয়া পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। খ্ৰীষ্টীয় লোকসকলৰ বাবে প্ৰভুৱে স্থাপন কৰি থৈ যোৱা এটা ডাঙৰ আৰু পবিত্ৰ অনুষ্ঠানৰ বিষয়ে আমি আলোচনা কৰিম, যি অনুষ্ঠান তেওঁলোকে খ্ৰীষ্টীয় জীৱনকালত প্ৰভু যীশুখ্ৰীষ্ট পুনৰ ঘূৰি নাহে মানলৈকে পালন কৰিব লাগে, তেওঁক সোঁৱৰিবৰ অৰ্থে, তেওঁৰ মৃত্যু প্ৰচাৰ কৰাৰ অৰ্থে সেই অনুষ্ঠানৰ কথা আমি আলোচনা কৰিম। ইয়ালৈকে যিবিলাক বিষয় আলোচনা কৰি আহিলোঁ সেইবিলাক বিষয়তকৈ এই বিষয়টো সম্পূৰ্ণ বেলেগ। আমি এতিয়া চুলি আৰু সাজ পোছাকৰ নিচিনা বিষয়ৰ পৰা আঁতৰি গৈ প্ৰভুৱে দিয়া প্ৰভুভোজৰ নিচিনা এটা গভীৰ বিষয়ত ধৰিম। আমি প্ৰভুৰে সৈতে সম্বন্ধ ৰখা জীৱনত বোধহয় এইটোৱেই আটাইতকৈ পবিত্ৰ ভাগ। বোধহয় অনেক মণ্ডলীত এই বিষয়টোৰ সঠিক অৰ্থ মণ্ডলীৰ ভাই ভনীসকলে জানি বুজিও নাপায়। ইয়াৰ ফলত এই পবিত্ৰ বিধিটোক কোনো কোনো মণ্ডলীত যি ধৰণে পালন কৰা হয় তাৰ দ্বাৰা বিষয়টোক নিন্দা কৰাৰ নিচিনাহে হয়। পাচনি পৌলে আমাক ক'ব যে এই বিধি পালমৰা ধৰণে পালন কৰিলে ঈশ্বৰে আমাৰ বিচাৰ কৰিব। আচলতে কৰিন্থৰ খ্ৰীষ্টীয় লোকসকলে যিধৰণে প্ৰভুৱে স্থাপন কৰা এই ভোজ পালন কৰিছিল তাৰ বাবে অনেকৰ বেমাৰ হৈছিল, এনেকৈ তেওঁলোকৰ মাজৰ কিছুমানৰ মৃত্যু পৰ্যন্ত হৈছিল। তেওঁলোকে খ্ৰীষ্টৰ শৰীৰ চিনি জানি নাপায়েই বা বিবেচনা নকৰাকৈয়েই কেৱল এটা পালনীয় নীতিৰ দৰে, এটা পৰম্পৰাৰ দৰে পালন কৰিছিল। আজিও আমি যেতিয়া এই বিধিটো পালন কৰোঁ, আমি নাজানো আমি কিমানে খ্ৰীষ্টৰ শৰীৰ চিনি জানি পালন কৰোঁ। বিধিটোৰ প্ৰতিটো বাহ্যিক নীতি নিয়মবোৰ খুঁটিনাটি ধৰি আমি পালন কৰোঁ, কিন্তু প্ৰভুৱে স্থাপন কৰা এই ভোজত আমি কিমানে প্ৰভুৰ শৰীৰ বা তেওঁৰ মাংসৰ সহভাগী হৈ ভোজন পান কৰোঁ সেইটো চিন্তা কৰি চাবলগীয়া কথা। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে স্থাপন কৰি যোৱা এই নৈশ ভোজ পালন কৰাটোৱেই খ্ৰীষ্টীয় সেৱা আৰাধনাত সৰ্বোচ্চ প্ৰকাশকৰণ আৰু আটাইতকৈ পবিত্ৰ অভ্যাস বা ব্যায়াম। কৰিন্থিয়া খ্ৰীষ্টীয় লোকসকলে কিন্তু এই বিধিটো ইমান হীন মনোভাৱেৰে পালন কৰিছিল যে তেওঁলোকৰ সেই ভোজ পালন এক প্ৰকাৰ ঈশ্বৰ নিন্দা যেন হৈ পৰিছিল। 4খন শুভবাৰ্তা পুস্তকৰ 3খনতেই এই অনুষ্ঠানটোৰ বিৱৰণ দিয়া হৈছে আৰু এই পত্ৰখনতো পুনৰ ইয়াৰ বিষয়ে দোহাৰা হৈছে। এয়া সঁচাকৈয়ে অতি লক্ষণীয় বিষয় যে আমাক কতো প্ৰভুৰ জন্মদিৱস পালন কৰিবলৈ আদেশ বা পৰামৰ্শ দিয়া হোৱা নাই। কিন্তু তেওঁৰ মৃত্যু দিৱস পালন কৰিবলৈ আদেশ কৰিছে। আমি তেওঁৰ মৃত্যুৰ তাৰিখ সঠিকভাৱে নাজানিলেও অন্ততঃ আমি তেওঁৰ মৃত্যু সোঁৱৰণ কৰিব পাৰোঁ, কাৰণ তেওঁৰ মৃত্যু অতি গুৰুতৰ আৰু অতি মহৎ উদ্দেশ্যৰ বাবে হৈছিল। প্ৰভু যীশুৱে স্থাপন কৰি যোৱা এই পবিত্ৰ ভোজৰ কথাত পৌলে বেছ গুৰুত্ব আৰোপ কৰিছে। এই অধ্যায়টোৰ 23 নম্বৰ পদত তেওঁ কৈছে, কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই তোমালোকক দিলো সেয়ে এই। প্ৰভু যীশুক যি ৰাতি শত্ৰুৰ হাতত শুধাই দিয়া হৈছিল, তাৰমানে পাচনি পৌলে এই পবিত্ৰ অনুষ্ঠানৰ শিক্ষা প্ৰভুৰ পৰা পোনপটীয়াকৈ পাইছিল। 1 কৰিন্থিয়া 15 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদতো তেওঁ কৈছে, কিয়নো মই যি শিক্ষা পালো তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলো, যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল। অৰ্থাৎ পৌলে যেনেকৈ প্ৰভুৰ পৰা পোনপটীয়াকৈ শুভবাৰ্তা পাইছিল, ঠিক সেই একেদৰেই এই পবিত্ৰ অনুষ্ঠানৰ শিক্ষাও প্ৰভুৰ পৰা পোনপটীয়াকৈ পাইছিল। এই পবিত্ৰ অনুষ্ঠানটোৰ বিষয়ে প্ৰভুৱে পৌলক বিশেষভাৱে শিক্ষাদান কৰিছিল, কাৰণ আমি আটাইয়েই জানো যে ওপৰ কোঠালিত প্ৰভু যীশুৱে এই ভোজটো স্থাপন কৰোঁতে তাত পাচনি পৌল উপস্থিত নাছিল, আন শিষ্যকেইজনহে আছিল। এইখিনিতে আমি এটা কথা জানি থোৱা ভাল যে কৰিন্থত যিটো অৱস্থাৰ বাবে তেওঁলোকৰ মাজত সমস্যাই দেখা দিছিল সেইটো অৱস্থা এতিয়া যিহেতু আমাৰ বৰ্তমানৰ মণ্ডলীসমূহত নাই, সেয়ে তেওঁলোক যেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল তেনেধৰণৰ সমস্যা বৰ্তমানৰ মণ্ডলীত নাই। কাৰণ সেই দিনত প্ৰভুভোজৰ পূৰ্বে এটা সামাজিক ভোজৰ আয়োজন কৰা হৈছিল। খুব সম্ভৱ এই সামাজিক ভোজটো খ্ৰীষ্টীয় পৰিয়ালৰ ঘৰে ঘৰে আৰু প্ৰতিদিনে আয়োজন কৰা হৈছিল। ঈশ্বৰৰ বচন পাচনি কৰ্ম পুস্তকত কোৱা হৈছে, আৰু সকলোৱে একে মনেৰে নিতৌ নিতৌ ধৰ্মধামলৈ গৈ থাকিল, আৰু ঘৰে ঘৰে পিঠা ভাঙি আনন্দেৰে আৰু হৃদয়ৰ সৰলতাৰে খোৱা বোৱা কৰি ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ'ল। আৰু প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱাবিলাকক তেওঁলোকৰ লগত লগ লগাই দিলে। পাচনি কৰ্ম 2 নম্বৰ অধ্যায়ৰ 46 আৰু 47 পদ। 2 খ্ৰীষ্টাব্দত এথেন্স নগৰত এজন বিখ্যাত দাৰ্শনিক লিখক আছিল। তেওঁৰ দিনৰ খ্ৰীষ্টীয় লোকসকলৰ ক্ষেত্ৰত এনেদৰে লিখিছিল, তেওঁলোকৰ বাবে ঈশ্বৰে কৰা মংগল কাৰ্যৰ বাবে প্ৰতি ৰাতিপুৱাৰ গোটেই সময়খিনি তেওঁলোকে উচ্চস্বৰে সেই ঈশ্বৰৰ প্ৰশংসা কৰিছিল। আৰু তেওঁলোকৰ মাজৰে কোনো লোক যদি এই জগতৰ পৰা চিৰবিদায় লৈছিল, তাৰ কাৰণে তেওঁলোকে আনন্দ কৰিছিল আৰু ঈশ্বৰক পাৰেমানে ধন্যবাদ জ্ঞাপন কৰিছিল। কোনো শিশুৰ যদি কোনো কাৰণত পৰলোক প্ৰাপ্তি ঘটিছিল, তাৰ বাবেও তেওঁলোকে ঈশ্বৰক পাৰেমানে ধন্যবাদ জ্ঞাপন কৰিছিল। মৃত শিশুটিৰ বাবে এনেদৰে ধন্যবাদ কৰিছিল কাৰণ সি বিনা পাপে স্বৰ্গলৈ যাবলৈ পৃথিৱীখন অতিক্ৰম কৰিছিল। এই মন্তব্য এগৰাকী অখ্ৰীষ্টীয় দাৰ্শনিক লিখকৰ, যিজন কোনো মণ্ডলীৰ সদস্যও নাছিল, অথচ মণ্ডলীৰ বাহিৰতেই থাকি মণ্ডলীৰ সভ্যসভ্যাসকলৰ জীৱন আচৰণলৈ চাই তেওঁলোকৰ ক্ষেত্ৰত এনে মহৎ লিখিত মন্তব্য তেওঁ এৰি থৈ গৈছে। প্ৰিয় শ্ৰোতা, কৰিন্থৰ মণ্ডলীৰ ভাই ভনীসকলেও প্ৰচলিত নীতিৰ দৰেই প্ৰভুভোজৰ পূৰ্বেই এটা সামাজিক ভোজৰ আয়োজন কৰিছিল। আচলতে ওপৰ কোঠালিত আয়োজন কৰা নিস্তাৰ পৰ্বৰ ভোজটো তেনেকুৱা এটা ভোজেই আছিল। আমাৰ প্ৰভুৱে নিস্তাৰ পৰ্বৰ ভোজ পালন কৰাৰ পাছত হাতত পিঠা লৈ তাক ভাঙিছিল। শেষ হ'বলৈ লোৱা এক ভোজৰ নুমাও নুমাও কৰা অঙঠাকে লৈ প্ৰভুৱে এক নতুনত্বৰ প্ৰৱেশ ঘটালে। মৃতপ্ৰায় ভোজটোৰ ছাইখিনিৰেই তেওঁ এক স্মৃতিস্তম্ভ নিৰ্মাণ কৰিলে, মাৰ্বল পাথৰেৰে নহয়, পিতলেৰেও নহয়, কিন্তু অতি সাধাৰণ খাদ্যবস্তুৰ উপাদানেৰে, ৰুটি আৰু দ্ৰাক্ষাৰসেৰে। এইদৰে আদি মণ্ডলীসমূহত প্ৰভুভোজৰ পূৰ্বে মণ্ডলীৰ ভাই ভনীসকলে এনেবিলাক নৈশ ভোজৰ আয়োজন কৰিছিল, খাই বৈ মচগুল কৰাৰ লক্ষ্যৰে নহয়, কিন্তু এইবোৰ ভোজৰ দ্বাৰাই মণ্ডলীৰ ভাই ভনীসকলৰ মাজত খ্ৰীষ্টীয় সহভাগিতা ৰখাৰ লক্ষ্যৰেহে, আৰু সেয়ে তেওঁলোকে এই ভোজবোৰক প্ৰীতিভোজ বুলি কৈছিল। এই ভোজবিলাকৰ সামৰণি পৰিছিল প্ৰভুৰ ভোজেৰে। যদিও প্ৰভুৰ ভোজ পৃথকভাৱে কৰা হৈছিল, তথাপি প্ৰভুৰ ভোজৰ আগে আগে এইবোৰ প্ৰেমভোজৰ আয়োজন হৈছিল খ্ৰীষ্টীয় সহভাগিতাৰ বাবে। আমাৰ বৰ্তমানৰ মণ্ডলীসমূহত যিহেতু এনেকুৱা অৱস্থা নাই, সেয়ে প্ৰভুৰ ভোজৰ বিষয়ক কেন্দ্ৰ কৰি কৰিন্থ মণ্ডলীত যি সমস্যাই দেখা দিছিল, তেনে সমস্যা আমাৰ বৰ্তমানৰ মণ্ডলীতো আছে বুলি ক'লে সঁচা কথা কোৱা নহয়। অৱশ্যে এইবোৰৰ পৰা যে আমাৰ একো শিকিবলগীয়া নাই, সেইটোও সঁচা কথা নহয়। এতিয়া আমি 17 নম্বৰ পদটো পাঠ কৰোঁ, শুনিবচোন। এই আদেশৰ লগত আৰু এটা কথা কওঁ, সেই কথাত মই প্ৰশংসা নকৰোঁ। সেই কথা এই, তোমালোক ভাললৈ নহয়, বেয়ালৈহে গোট খোৱা। আন কথাত, যেতিয়া তেওঁলোক প্ৰভুৰ ভোজলৈ আহিছিল, তেতিয়া তেওঁলোকে গভীৰ আৰু মহৎ আত্মিক লাভৰ বাবে অহা নাছিল। কি অৱস্থা বা কি মনোভাৱ লৈ প্ৰভুৰ ভোজ পালন কৰিবলৈ আহিছিল, সেই বিষয়ে 18 নম্বৰ পদত কোৱা হৈছে এনেদৰে, পাঠ কৰি দিছো। কাৰণ প্ৰথমে যেতিয়া তোমালোক মণ্ডলীত গোট খোৱা, তেতিয়া তোমালোকৰ মাজত ভিন ভিন দল হয়। ইয়াকে মই শুনিছো আৰু কিছু কিছু বিশ্বাসো কৰিছো। ইয়াত যেতিয়া তোমালোক মণ্ডলীত গোট খোৱা বুলি কৈ পৌলে গীৰ্জাগৃহৰ কথা কোৱা নাই, কিন্তু বিশ্বাসকাৰী খ্ৰীষ্টীয় লোকখিনিৰ বা বিশ্বাসকাৰীৰ দলটোৰ কথা কৈছে। এই দলটো যেতিয়া প্ৰভুভোজত অংশগ্ৰহণ কৰিবলৈ আহিছিল, তেতিয়া ভিন ভিন দলীয় মতবাদ লৈ আহিছিল। অৰ্থাৎ ছয়তানৰ প্ৰৰোচনাত তেওঁলোকে মণ্ডলী বিভাজনৰ বীজাণু লগতে লৈ ফুৰিছিল। এই বিভাজনৰ বিষয়ে আমি এই পুস্তকৰ প্ৰথম অধ্যায়তেই আলোচনা কৰি আহিছো। এই বিভেদ ভাৱৰ বীজাণু তেওঁলোকে প্ৰভুভোজৰ নিচিনা পবিত্ৰ অনুষ্ঠানতো বিয়পাই দিবলৈ লৈছিল। 19 নম্বৰ পদটো পঢ়িছো, কিয়নো তোমালোকৰ মাজত পৰীক্ষাসিদ্ধ মানুহবিলাক প্ৰকাশিত হবলৈ তোমালোকৰ মাজত নানা মতো হ'ব লাগে। আন কথাত, এই নানা মতে দল উপদলসমূহক নিৰ্বাচন কৰি উলিওৱাত সহায় কৰে, কিন্তু ঈশ্বৰে এইবোৰ হবলৈ দিয়ে কিয়? আপুনি দালি ৰান্ধি পাইছেনে বাৰু? দালিখিনি উতলিলে উতলি থকা দালিৰ ওপৰ ভাগত ফেন নোলায়নে? ফেনখিনি বাৰু আপুনি কি কৰে? হয়, সেইখিনি দালিৰ পৰা তুলি তুলি পেলাই দিয়ে, কাৰণ ফেনখিনি দালিত দৰকাৰো নহয়, বৰং দালি ৰন্ধাটো ফেনখিনি অসুবিধাহে কৰে। মণ্ডলীত বিভাজন আনিবলৈ চেষ্টা কৰা মণ্ডলীৰ সভ্যসভ্যাসকল উতলি থকা দালিৰ ফেনখিনিৰ নিচিনা। তেওঁলোক কেৱল খ্ৰীষ্টিয়ান ধৰ্ম ধৰা, কিন্তু খ্ৰীষ্টক নধৰা, নতুন জন্মৰ অভিজ্ঞতা নথকা, মণ্ডলীৰ পঞ্জীয়ন বহীত নাম তালিকাভুক্ত হোৱা মণ্ডলীৰ সদস্য সদস্যা মাথোন। তেওঁলোক দালিৰ ফেনৰ নিচিনা। তেওঁলোকক ঈশ্বৰে দালিৰ ফেনখিনি তুলি পেলোৱাৰ দৰে মণ্ডলীৰ পৰা তুলি পেলাব বিচাৰে। প্ৰিয় শ্ৰোতা, নিজক মহাধাৰ্মিক, মহাপবিত্ৰ দেখুৱাই দল আৰু উপদল সৃষ্টি কৰা মানুহ আপুনি দেখিছেনে? মনত ৰাখিব, তেওঁলোক উতলি থকা দালিৰ ফেনৰ নিচিনা। মনত ৰাখিব যে ঈশ্বৰে তেওঁলোকক দালিৰ পৰা ফেনখিনি তুলি পেলোৱাৰ দৰে মণ্ডলীৰ পৰা আঁতৰাই পেলাব বিচাৰে। খ্ৰীষ্টৰ শৰীৰ মণ্ডলীত কেৱল প্ৰকৃত বিশ্বাসকাৰীসকলহে ঈশ্বৰে ৰাখিব বিচাৰে। নানা মতৰ দ্বাৰাই তেওঁলোকক দালিৰ ফেন বুলি জনাত সহায় হয়, সেয়ে ঈশ্বৰে নানা মত প্ৰকাশ পাবলৈকো অনুমতি দিয়ে। এয়াই তাৰ অৰ্থ। 20 নম্বৰ পদ, আৰু তোমালোক যেতিয়া একে ঠাইতে গোট খোৱা, তেতিয়া প্ৰভুৰ ভোজ খোৱা নহয়। প্ৰিয় শ্ৰোতা, এইটো সমস্যা আমাৰ মণ্ডলীত নাই, কাৰণ প্ৰভুভোজৰ আগে আগে কোনোধৰণৰ প্ৰেম ভোজ বা সহভাগিতাৰ ভোজৰ আয়োজন কৰাৰ দস্তুৰ বৰ্তমান আমাৰ মণ্ডলীসমূহত নাই। প্ৰীতিভোজৰ পাছত নানা মতৰ মানুহেৰে আত্মাৰ মংগলৰ আত্মিক যি প্ৰভুৰ ভোজ, তাক তেওঁলোকে আত্মিকভাৱে পালন কৰিব পৰা নাছিল। 21 নম্বৰ পদ, কিয়নো ভোজন কৰোঁতে প্ৰতিজনে আনৰ আগেয়ে নিজৰ নিজৰ ভোজহে ভোজন কৰে, আৰু সেয়ে কোনোজনৰ ভোক থাকে আৰু কোনোজন মতলীয়া হয়। প্ৰিয় শ্ৰোতা, তেতিয়াৰ দিনৰ মণ্ডলীত প্ৰভুভোজৰ আগে আগে যে প্ৰীতিভোজৰ আয়োজন আছিল, সেই কথা জনা নাথাকিলে এই 21 নম্বৰ পদটো বুজা টান হলহেঁতেন। তাৰমানে প্ৰভুভোজৰ পূৰ্বে প্ৰীতিভোজত দুখীয়া খ্ৰীষ্টীয় লোকে খাইছিল দুটামান সিজোৱা আলু, কিন্তু অৱস্থাবান কোনো খ্ৰীষ্টীয় লোকে দুখীয়াজনৰ আগতে মাছে মঙহে মদে খাইছিল উগাৰ অহাকৈ। তেনে অৱস্থাত দুখীয়াই পেটত ভোক ৰাখি আৰু ধনীয়ে মতলীয়া হৈ প্ৰভুভোজ পালন কৰা সম্ভৱ নহৈছিল। বাইশ নম্বৰ পদ, তেন্তে ভোজন পান কৰিবলৈ তোমালোকৰ নিজৰ নিজৰ ঘৰ নাই নেকি, নাইবা ঈশ্বৰৰ মণ্ডলীক হেয় জ্ঞান কৰি দিনহীনবিলাকক লাজ দিয়ানে? মই তোমালোকক কি কম, এই কথাত তোমালোকক প্ৰশংসা কৰিমনে? নাই, প্ৰশংসা নকৰোঁ। প্ৰভুভোজৰ আগে আগে যি প্ৰীতিভোজত তেওঁলোকে খ্ৰীষ্টীয় সহভাগিতাৰভাৱে খোৱা বোৱা কৰিছিল, তাত যদি তেওঁলোকে এজনে আনজনে সৈতে তেওঁলোকৰ খোৱা বস্তু ভাগ কৰি ল'ব নোৱাৰিছিল, তেন্তে তেওঁলোকে নিজৰ খোৱা বস্তু নিজৰ ঘৰতেই খোৱা উচিত আছিল। প্ৰীতিভোজখিনি প্ৰীতিহীনভাৱে ভোজন কৰা হৈছিল। এই প্ৰীতিভোজবিলাকত ধনীয়ে দুখীয়াক অৱহেলা কৰি মণ্ডলীকে হেয় জ্ঞান কৰিছিল। এনে কথা আচলতে আমি কোনেও সমৰ্থন কৰিব নোৱাৰো। তেইছ আৰু চৌবিশ নম্বৰ পদ, কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই তোমালোকক দিলো সেয়ে এই, প্ৰভু যীশুক যি ৰাতি শত্ৰুৰ হাতত শুধাই দিয়া হৈছিল সেই ৰাতিয়েই তেওঁ পিঠা লৈ ধন্যবাদ কৰি ভাঙি ক'লে, তোমালোকৰ নিমিত্তে মোৰ যি শৰীৰ সেয়ে এই, মোক সোঁৱৰিবৰ অৰ্থে তোমালোকে ইয়াকে কৰিবা। তেওঁলোকে সেই ৰাতি নিস্তাৰ পৰ্বৰ ভোজ খাবলৈ ওপৰ কোঠালীলৈ গৈছিল আৰু তাতেই প্ৰভু যীশুৱে তেওঁৰ এই পবিত্ৰ ভোজ স্থাপন কৰিছিল। যিহেতু পৌল ওপৰ কোঠালীত নাছিল সেয়ে এইটো স্পষ্ট যে তেওঁ এই শিক্ষা প্ৰভু যীশুৰ পৰা পোনপটীয়াকৈ পাইছিল। পিঠা লৈ তেওঁ ঈশ্বৰক ধন্যবাদ দিছিল, কিন্তু পিঠা ভাঙিছিল নে? বাইবেলে কৈছে ভাঙিছিল। কিন্তু তথাপি আজি আমাৰ মাজত অনেক সাম্প্ৰদায়িক খ্ৰীষ্টীয় মণ্ডলী আছে যিসকলে ৰুটি নাভাঙে। এজন পণ্ডিতে কৈছে, নাভাঙিলে বিলাই দিব পৰা নাযায় আৰু বিলাই দিব নোৱাৰিলে সহভাগিতা নাথাকে। পঁচিছ নম্বৰ পদ, সেইদৰে ভোজনৰ পাছত তেওঁ পাণপাত্ৰকো লৈ ক'লে, এই পাণপাত্ৰ মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম, তোমালোকে যিমানবাৰ ইয়াক পান কৰা সিমানবাৰ মোক সোঁৱৰিবৰ অৰ্থে ইয়াকে কৰিবা। প্ৰিয় শ্ৰোতা, ৰুটিয়ে যেতিয়া তেওঁৰ ভগ্ন শৰীৰক বুজায়, পাণপাত্ৰই তেতিয়া তেওঁৰ নতুন বিধিক বুজায়। মন কৰকচোন, এয়া হৈছে পাণপাত্ৰ। ৰাইজেনো ক'ত মদ আৰু সুৰাৰ কথা পায় আমি ক'ব নোৱাৰো। এয়া আছিল নিস্তাৰ পৰ্বৰ ভোজ, খমীৰ নোহোৱা পিঠাৰ ভোজ। খমীৰ নোহোৱা পিঠাৰ ভোজৰ লগত মাতাল কৰা সুৰা পান কৰি পবিত্ৰ নিস্তাৰ পৰ্বক ইতিকিং কৰাক নুবুজালেহেঁতেননে? প্ৰভুৰ শৰীৰটো এক পাত্ৰ, আৰু সেই পাত্ৰতেই তেওঁ পাপ মোচনৰ তেজ ধাৰণ কৰিছিল, আৰু সেই তেজেই তেওঁৰ নতুন নিয়ম। ছাব্বিছ নম্বৰ পদ, কিয়নো তোমালোকে যিমানবাৰ এই পিঠা খোৱা আৰু এই পাণপাত্ৰত পান কৰা সিমানবাৰ প্ৰভু নহালৈকে তোমালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰিছা। প্ৰিয় শ্ৰোতা, প্ৰভু নহালৈকে বুলি কোৱা কথাষাৰে আমাক তিনিটা দিশ দেখুৱাই দিছে। প্ৰথমটো হৈছে, এয়া হৈছে সোঁৱৰিবৰ অৰ্থে। অতীতৰ দুহাজাৰ বছৰলৈ, অৰ্থাৎ তেওঁ ক্ৰুচত উত্তোলিত হ'বৰ পৰা যোৱাকালিলৈকে আমি উভতি চাই তেওঁক সোঁৱৰণ কৰিব লাগিব। দ্বিতীয়তে, এই মেজত বা ভোজত প্ৰভুৰে সৈতে সহভাগিতা ৰখা হয়। আজি এতিয়া অৰ্থাৎ বৰ্তমানেও জীৱন্ত প্ৰভুৰ সৈতে আমি সহভাগিতা ৰাখিব পাৰোঁ আৰু ৰাখি আছো। তৃতীয়তে, এই ভোজত আমি নিজকে প্ৰভুৰ হাতত সমৰ্পণ কৰোঁ আৰু তেওঁ নহা দিনলৈকে, তেওঁৰ পুনৰ আগমনলৈকে আমি বাট চাই থাকোঁ। ৰুটি আৰু দ্ৰাক্ষাৰসে তেওঁকেই বুজায়। অতীতত আমি তেওঁতেই আছিলোঁ, বৰ্তমানত আমি তেওঁতেই আছোঁ, আৰু ভৱিষ্যতলৈকো আমি তেওঁতেই থাকিম, তেওঁৰেই হৈ থাকিম। তেওঁক সোঁৱৰিবলৈকে আমি ইয়াকে কৰোঁ। সাতাইছ নম্বৰ পদৰ পৰা ঊনত্ৰিছ নম্বৰ পদলৈ আপোনালোকে নিজে পঢ়ি ল'ব প্ৰিয় শ্ৰোতা। ইয়াত বিশেষকৈ ঊনত্ৰিছ পদৰ প্ৰভুৰ শৰীৰ বিবেচনা নকৰি বুলি কোৱা কথাষাৰ বৰ প্ৰয়োজনীয় কথা। মুঠতে আমি মনত ৰখা উচিত যে আমি প্ৰভুভোজক বিশেষ গুৰুত্ব দি গোটেইখিনি কথা ভালদৰে হৃদয়ত উপলব্ধি কৰিহে আমি প্ৰভুভোজত অংশ ল'ব লাগে। ত্ৰিশ পদৰ পৰা চৌত্ৰিছ পদত এইকেইটা আমি কথা পাওঁ। ত্ৰিশ পদত, প্ৰভুৰ শৰীৰ আৰু তেজৰ কথা বিবেচনা নকৰাকৈ প্ৰভুৰ শৰীৰ আৰু তেজৰ লগত খেল খেলি কৰিন্থৰ বহু ভাই ভনী ৰুগীয়া হৈছিল আৰু কিছুমান মৃত্যুৰ মুখতো পৰিছিল। একত্ৰিশ আৰু বত্ৰিশ পদত আমি পাওঁ, বিবেচনা কৰি ভোজন পান কৰিছোনে নাই তাৰ বিচাৰ কৰি চোৱাৰ সুযোগ ঈশ্বৰে আমাকো দিছে, নহ'লে তেওঁ নিজেই বিচাৰ কৰিব। তেত্ৰিছ আৰু চৌত্ৰিছ পদত আৰু কিছুমান কথা পৌলে লিখি জনাবলগীয়া আছিল, কিন্তু ব্যক্তিগতভাৱে নিজে গৈয়েই সেইবোৰ শিকাবলৈ তেওঁ সিদ্ধান্ত কৰিছে। প্ৰিয় শ্ৰোতা, আজিলৈ ইমানতে এৰিছো। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে মেলানি মাগিছো। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
শ্ৰোতাসকললৈ এটি সুখবৰ, অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰতি মঙলবাৰ আৰু বৃহস্পতিবাৰে আমি প্ৰচাৰ কৰিবলৈ লৈছো শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ভক্তিসুৰ। গতিকে ভক্তিবচন অনুষ্ঠানত প্ৰচাৰিত হোৱা গীতসমূহৰ ভিতৰত আপোনাৰ প্ৰিয় গীতটোৰ বিষয়ে লিখি আমালৈ পঠিয়াওকচোন।
আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আৰু কলৈ যাবাগে তুমি, তোমাৰ